নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কোকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ বোমা বিস্ফোৰণ সংঘটিত হোৱা ৰেলপথছোৱা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰীসিঙে ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ঘটনা সন্দৰ্ভত কিছু তথ্য লাভ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ এই ৰেলপথছোৱাত যোৱা নিশা এটা শক্তিশালী IED বিস্ফোৰণৰ ফলত ৰেলপথছোৱাৰ প্ৰায় 3 ফুট ক্ষতিগ্ৰস্ত হয়। যুদ্ধকালীন ক্ষিপ্ৰতাৰে ৰেলপথছোৱা মেৰামতিৰ লগতে তন্নতন্নকৈ সুৰক্ষা ব্যৱস্থা পৰীক্ষাৰ পাছত আজি পুনৰ এই পথেৰে সাময়িকভাৱে বন্ধ কৰা ৰেলসমূহৰ চলাচল আৰম্ভ হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সংক্ৰান্তত এজন লোকক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি প্ৰকাশ কৰে।
এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছো, পুলিচে অনুসন্ধান কৰি আছে। ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ হ'ব আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুয়োখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম।
পূব কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা দুৰ্বৃত্তক শীঘ্ৰে চিনাক্ত কৰি উলিয়াবলৈ আহান জনায়। পবিতৰা অভয়াৰণ্য আজি পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অভয়াৰণ্যখন 2025-26 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিতাৰে ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে। পৰ্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত জীপ আৰু হাতী চাফাৰী কৰিব পাৰিব। উল্লেখযোগ্য যে 1998 চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। পবিতৰাত বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গড় আছে। উল্লেখযোগ্য যে 110টা গড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী বহু পৰিভ্ৰমী চৰায়ে বিচৰণ কৰিছে। উদ্যানখনত 2022 চনত কৰা পিয়ল অনুসৰি 22টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 27টা প্ৰজাতিৰ সৰীসৃপ, 9টা উভচৰ প্ৰজাতিৰ প্ৰাণী, 41বিধ মাছ আৰু 375টা প্ৰজাতিৰ চৰাই আছে। গড়ৰ উপৰি অভয়াৰণ্যখনত ঘাঁহনি, অৰণ্য আৰু জলাশয়ত নাহৰ ফুটুকী, বনৰীয়া মহ, বনৰীয়া গাহৰি আৰু হৰিণৰ কেইবাটাও প্ৰজাতি পোৱা যায়। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়াই সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ পানী নখৰকা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱা হয়। ন্যায় সমদলত অংশ লৈ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব। কাৰ গাফিলতিত কি ধৰণেৰে শিল্পীগৰাকীৰ মৃত্যু হ'ল সেয়া অসমৰ ৰাইজে জানিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাই ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। SIT-য়ে দোষী সাৰি যাব নোৱাৰাকৈ সাক্ষ্য প্ৰমাণসহ এখন শক্তিশালী অভিযোগনামা দাখিল কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও বিধানসভা সমষ্টিৰ 20,308গৰাকী আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ চেক বিতৰণ কৰে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ 126টা সমষ্টিৰ প্ৰায় 40 লাখ আত্মসহায়ক গোটৰ 32 লাখৰো অধিক মহিলাই উদ্যমিতা পুঁজিৰ ধন লাভৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰাত বিশেষ ভূমিকা পালন কৰিব বুলিও আশা কৰা হৈছে। কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।